وَإِذَا ضَرَبْتُمْ فِي الْأَرْضِ فَلَيْسَ عَلَيْكُمْ جُنَاحٌ أَن تَقْصُرُوا مِنَ الصَّلَاةِ إِنْ خِفْتُمْ أَن يَفْتِنَكُمُ الَّذِينَ كَفَرُوا إِنَّ الْكَافِرِينَ كَانُوا لَكُمْ عَدُوًّا مُبِينًا
আৰু তোমালোকে যেতিয়া দেশ বিদেশলৈ সফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে কাফিৰসকলে তোমালোকৰ বাবে ফিটনা সৃষ্টি কৰিব তেনে পৰিস্থিতিত চালাত কচৰ কৰিলে তোমালোকৰ বাবে কোনো দুখনীয় নহয় নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু